এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উৰিয়ামঘাটৰ উচ্ছেদ হ'বলগীয়া স্থানসমূহ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা 7খন নতুন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ আজি শপত গ্ৰহণ বিশিষ্ট সাহিত্যিক ইয়েছে দৰ্জে থংছিলৈ 2025 বৰ্ষৰ টাবুৰাম টাইট সাহিত্য বঁটা আৰু এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলত ইংলেণ্ডৰ প্ৰথম ইনিংছত শক্তিশালী স্থিতি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উৰিয়ামঘাটৰ মধুপুৰ অঞ্চলত উচ্ছেদ হ'বলগীয়া ঠাইসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে কেইবাশ দখলকাৰীয়ে উৰিয়ামঘাটৰ পৰা অন্য ঠাইলৈ ৰাওনা হোৱা বিষয়টোত মুখ্যমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে। উৰিয়ামঘাট অঞ্চলত সন্দেহযুক্ত নাগৰিকৰ একোটাকৈ পৰিয়ালে 200-400 বিঘা মাটি দখল কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে কাছাৰ, শ্ৰীভূমি, ধুবুৰী, বৰপেটা, হোজাই, নগাঁও, মৰিগাঁৱৰ উপৰি বিহাৰৰ পৰাও বিভিন্ন লোকে আহি উৰিয়ামঘাটত বসতি কৰিছে। ডঃ শৰ্মাই বিদ্যাপুৰ অঞ্চলৰ 2 নম্বৰ মধুপুৰ গাঁৱত দখলকাৰীয়ে ৰোপণ কৰা বৃহৎ তামোলবাৰীও পৰিদৰ্শন কৰে।
আজি মই উৰিয়ামঘাটৰ প্ৰস্তাৱিত আমি যিখিনি মানুহক উচ্ছেদৰ বাবে নটিচ দিছো সেই এৰিয়াটো আমি পৰিদৰ্শন কৰিলো। মোক আগতে জনোৱাৰ দৰে যে এজন মানুহে বা এটা পৰিয়ালে, মই নিজে দেখিলো কোনোবাই 200 বিঘা, কোনোবাই 300 বিঘা, কোনোবাই 50 বিঘা এই ধৰণে মাটি দখল কৰি আছিলে। আৰু চৰকাৰেও যদি কাৰোবাক মাটি আৱণ্টন কৰে 2 বিঘা কৰে 1 বিঘা, কাৰোবাৰ ঘৰ বস্তি নাথাকিলেও আমি 2 বিঘা মাটি, কিন্তু এই অঞ্চলটোত একো একোজন মানুহে 400 বিঘা 300 বিঘালৈকে মাটি দখল কৰি ইয়াক গোটেইটো এটা ইকনমিক চেণ্টাৰলৈ ৰূপান্তৰ কৰিছিলে। স্বাভাৱিকতে এই ক্ষেত্ৰত চৰকাৰে নীৰৱে থাকিব নোৱাৰে, চৰকাৰে বিহিত ব্যৱস্থা ল'বই লাগিব আৰু আমি ৰাইজকো বিচাৰিম যে আপোনালোকেও সহযোগিতা কৰক আৰু সকলোৰে সহযোগিতাৰ মাজেৰে আমি অঞ্চলটো ৰক্ষা কৰাৰ ব্যৱস্থা ল'ব লাগে।
বন বিভাগৰ জাননী অনুসৰি অহা 27 জুলাইৰ পৰা উৰিয়ামঘাটত উচ্ছেদ চলোৱা হ'ব। উচ্ছেদৰ পাছত এই ভূমিৰ সদব্যৱহাৰৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ডঃ শৰ্মাই সমষ্টিটোত পদপথ, উৰণ সেতুৰ প্ৰয়োজনীয়তা আৰু যোগাযোগ সম্পৰ্কীয় সমস্যা, অসমমালা আঁচনিৰ অগ্ৰগতি, আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহত মানৱ সম্পদৰ সম্প্ৰসাৰণ, প্ৰধানমন্ত্ৰী শস্য বীমা যোজনাত হিতাধিকাৰীৰ অন্তৰ্ভুক্তিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে তেওঁৰ 4দিনীয়া ডিব্ৰুগড় আৰু 3চুকীয়া ভ্ৰমণৰ অন্তিম দিনটোত আজি মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। তেওঁ জিলাসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু জনকল্যাণমূলক আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ বাবে মন্ত্ৰী বিধায়কসকলক জনসাধাৰণৰ সৈতে অধিক সক্ৰিয়ভাৱে জড়িত হ'বলৈ আহ্বান জনায়। ডঃ শৰ্মাই আজি 65 কোটি টকা ব্যয় সাপেক্ষে ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া মন্ত্ৰীসকলৰ কাৰ্যালয়, মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবৰ কাৰ্যালয়কে ধৰি সচিবালয় চৌহদ আৰু সন্মিলন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।
ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়টোত আমি কেইবাটাও নতুন ব্যৱস্থা সংযোজন কৰাৰ এখন আঁচনি আজি আমি আধাৰশিলা স্থাপন কৰিছোঁ। মই ভাবোঁ যে এবছৰৰ ভিতৰত এই আঁচনিখিনিৰ কাম সম্পূৰ্ণ হ'ব। অহা 2 মাহৰ ভিতৰত আমি ডিব্ৰুগড়ত বিধানসভাৰ নিৰ্মাণৰ কামো হাতত ল'ম। তাৰ প্ৰস্তুতি এতিয়া পূৰ্ণ পৰ্যায়ত আছে আৰু বিধানসভা লগতে 1000 মানুহ বহিব পৰাকৈ এটা আটক ধুনীয়া অডিটৰিয়ামো আমি নিৰ্মাণ কৰিম, বিধায়কৰ আৱাস আদিও আমি নিৰ্মাণ কৰিম। এই প্ৰকল্পটো আমি অহা 2 মাহত কাম আৰম্ভ কৰিব পাৰিম বুলি আমি বিশ্বাস ৰাখিছোঁ। ডিব্ৰুগড়ত অসম চৰকাৰৰ কাম কাজ পৰিচালনা কৰিব পৰাকৈ সকলো প্ৰকাৰৰ সুবিধা যাতে আমি কৰিব পাৰোঁ তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা চলাই আছোঁ আৰু সেই প্ৰচেষ্টাৰ অংশ হিচাপে আজি আমি 60 কোটি টকাৰে এই মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ লগত মন্ত্ৰীসভাৰ ব্যৱস্থা, মুখ্য সচিবৰ ব্যৱস্থা দিওঁ আমি আজিৰ পৰা নিৰ্মাণ কৰাৰ কাম আৰম্ভ।
অনুষ্ঠানত চিকিৎসা, শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু পৰিবহণ মন্ত্ৰী যোগেন মহন উপস্থিত থাকে। মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা 7খন নতুন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলে আজি ৰাজভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শপত গ্ৰহণ কৰে। ৰাজ্যপাল তথা বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই নৱনিযুক্ত উপাচাৰ্যসকলক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মহাদেৱ পাটগিৰিয়ে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, গণেশ চন্দ্ৰ ৱাৰীয়ে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, নিৰঞ্জন ৰয়ে গুৰুচৰণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, জ্যোতিপ্ৰসাদ শইকীয়াই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, ডঃ হিতেশ ডেকাই নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, মুকুল বৰাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু তৰণী চন্দ্ৰ ডেকাই বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্য চৰকাৰে যোৱা 14 জুলাইত নতুনকৈ উন্নীত হোৱা বিশ্ববিদ্যালয়সমূহত উপাচাৰ্য নিযুক্তিৰ কথা ঘোষণা কৰিছিল। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
বিশিষ্ট ভাষাবিদ টাবুৰাম টাইডৰ 83 সংখ্যক জন্মদিৱসৰ সৈতে সংগতি ৰাখি টাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত অহা 1 আগষ্টত ধেমাজিৰ গোগামুখত টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে। স্মৃতি ন্যাসৰ অধ্যক্ষ তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি এটা বিবৃতিযোগে এই অনুষ্ঠানৰ কথা প্ৰকাশ কৰাৰ লগতে টাবুৰাম টাইড স্মৃতি ন্যাসৰ সৌজন্যত প্ৰদান কৰিবলগীয়া 2025 বৰ্ষৰ সাহিত্য বঁটাসমূহ ঘোষণা কৰে। বিশিষ্ট সাহিত্যিক য়েছে দৰ্জে থংছিলৈ 2025 বৰ্ষৰ টাবুৰাম টাইড সাহিত্য বঁটা আগবঢ়োৱা হৈছে। মিচিং ভাষাৰ বিশিষ্ট লেখক ডাঃ বিদ্যেশ্বৰ দললৈ টাবুৰাম টাইড মিচিং সাহিত্য বঁটা আগবঢ়োৱা হৈছে। একেদৰে জনগোষ্ঠীয় পটভূমিত ৰচনা কৰা লাঙাদেউ নামৰ গ্ৰন্থখনৰ বাবে পংকজ কুমাৰ দত্তলৈ, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা আগবঢ়োৱা হৈছে। তদুপৰি পৰৱৰ্তী সময়ত টাবুৰাম টাইড অনুবাদ সাহিত্য বঁটা আৰু টাবুৰাম টাইড ফেলোশ্বিপ প্ৰদান কৰা হ'ব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ BTC-ৰ বিধানসভা অধিৱেশনৰ দিন আনুষ্ঠানিকভাৱে জাৰি কৰিছে। ৰাজভৱনে জাৰি কৰা জাননী অনুসৰি অহা 31 জুলাইত পুৱা 10 বজাত অধিৱেশন অনুষ্ঠিত হ'ব। কোকৰাঝাৰ বডুফা নগৰত অৱস্থিত পৰিষদৰ এছেম্বলি হাউচত এই অধিৱেশন অনুষ্ঠিত হ'ব। তামোলপুৰ জিলাত আজি আন্তৰ্জাতিক সমবায় বৰ্ষৰ লগত সংগতি ৰাখি সমবায় বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কচুবাৰীত এখন সজাগতা সভা অনুষ্ঠিত হয়। মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ ধাম সত্ৰৰ সভাগৃহত আয়োজিত এই অনুষ্ঠানত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এই ধৰণৰ সজাগতা সভাই তামোলপুৰৰ সমবায় খণ্ডক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে। বিশেষকৈ ভাৰত ভূটান সীমান্তৱৰ্তী এই জিলাখনত আন্তৰ্জাতিক ব্যৱসায় বাণিজ্যৰ যি সম্ভাৱনা আছে সমবায়সমূহে তাক শক্তিশালী কৰিব বুলি তেওঁ মন্তব্য কৰে। এই সভাত পদ্মশ্ৰী সন্মানেৰে সন্মানিত সৰ্বেশ্বৰ বসুমতাৰী, বিধায়ক জলেন দৈমাৰী, BTC কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস আৰু পাৰিষদ হেমন্ত কুমাৰ ৰাভা উপস্থিত থাকে। BTR মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱাই আজি কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানত বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি আধাৰশিলা স্থাপন কৰে। 30 লাখ টকা ব্যয় সাপেক্ষে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হ'ব। অনুষ্ঠানত অধ্যাপক দেৱেন্দ্ৰ জালিহালকে ধৰি কেন্দ্ৰীয় প্ৰতিষ্ঠানটোৰ অতিৰিক্ত ভাৰপ্ৰাপ্ত সঞ্চালক, শীৰ্ষ বিষয়া আৰু অন্যান্য অধ্যাপকসকল উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি শ্ৰীবৰুৱে ভৱিষ্যৎ প্ৰজন্মৰ বাবে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ শিক্ষা আৰু আদৰ্শক সংৰক্ষণত প্ৰয়োজনীয়তাৰ গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে এই প্ৰতিমূৰ্তিটোৰ নিৰ্মাণ সম্পূৰ্ণ হলে ই ছাত্ৰ ছাত্ৰী আৰু দৰ্শনাৰ্থীৰ বাবে অনুপ্ৰেৰণাৰ চিহ্ন হিচাপে বিবেচিত হ'ব। ৰাজ্যিক বিজেপিৰ কেইবাখনো মৰ্চাৰ নতুন সভাপতি নিযুক্তি দিয়া হৈছে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি নীলিমা দেৱীক মহিলা মৰ্চা, ৰাকেশ দাসক যুৱ মৰ্চা, সুভাষ দত্তক OBC মৰ্চা, নৱাৰুণ মেধিক জনজাতি মৰ্চা, হৰেণ সিং বেগ অনুসূচিত জনজাতি মৰ্চা, পংকজ বৰবৰাক কিষাণ মৰ্চা, শান্তিউচ কুজুৰক সংখ্যালঘু মৰ্চা আৰু দুলেন নায়কক চাহ সম্প্ৰদায় মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া হয় বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা শীৰ্ষক পদক্ষেপৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰস্তুতিৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰা মুঠ 40 গৰাকী পৰীক্ষাৰ্থীক নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ'ব। ইয়াৰ ভিতৰত অসমৰ 26 গৰাকী পৰীক্ষাৰ্থী বাছি উলিওৱা হ'ব। দিল্লীত বচা বচা প্ৰতিষ্ঠানত তেওঁলোকক এই পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰা হ'ব। ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে কাইলৈৰ পৰা 4 আগষ্টলৈ www.asu.org.in ৱেবছাইটযোগে আবেদন কৰিব পাৰিব। অহা 10 আগষ্টত গুৱাহাটীৰ ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ত বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব। বাছনি পৰীক্ষাত উত্তীৰ্ণসকলে মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। পৰীক্ষাৰ্থীসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰস্তুতিৰ ব্যৱস্থা কৰাৰ উপৰি তেওঁলোকক মাহিলী জলপানীও প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 ইয়াৰ দৃষ্টিপাতত গ্ৰীষ্মকালীন শিবিৰ সম্পৰ্কত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজিত গ্ৰীষ্মকালীন শিবিৰৰ প্ৰাসংগিকতা সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা আৰু আন কেইগৰাকীমান অভিজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা পৰিস্মিতা দিহিঙীয়া আৰু অৰুণিমা গোস্বামীৰ। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ প্ৰজন্মা। বিশিষ্ট সংগীত পৰিচালক তথা কণ্ঠশিল্পী জে পি দাসৰ 79 জন্মদিনৰ লগত সংগতি ৰাখি আজি শিল্পীগৰাকীৰ কণ্ঠৰ এটা দৃশ্যশ্ৰাব্য গীত উন্মোচন কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত এই উপলক্ষে আয়োজিত স্মৃতিৰে ৰঙীন এই আবেলি শীৰ্ষক অনুষ্ঠানত অনুৰাগীসকলে তেওঁক অভিনন্দন জনায়। ডিব্ৰুগড়ৰ বাণীপুৰত অৱস্থিত পূবেৰুণ সংগীত একাডেমীৰ উদ্যোগত অনুষ্ঠিত বৰগীত কৰ্মশালাৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলে মহাপুৰুষ দুজনা বিৰচিত বৰগীত পৰিৱেশন কৰে। কৰ্মশালাত বৰগীতৰ সাধক শিল্পী খনা দাসে জিলাখনৰ অৰ্ধশতাধিক শিক্ষাৰ্থীক বৰগীতৰ প্ৰশিক্ষণ দিয়ে। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডঃ বাণীকান্তন কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত কৃতি শিক্ষাৰ্থীৰ সম্বৰ্ধনা অনুষ্ঠানত কেইবাগৰাকীও মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলৰ সন্তানক অভিনন্দন জনোৱা হয়। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ শান্তিকাম হাজৰিকা, সাংবাদিক অদীপ কুমাৰ ফুকন আৰু সংগীত পৰিচালক তথা প্ৰযোজক বিমান বৰুৱা উপস্থিত থাকে। মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এইবেলি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক আজি অভিনন্দন জনোৱা হয়। মাজুলী মহাবিদ্যালয়ত অনুষ্ঠিত এই বিশেষ অভিনন্দন অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই এলাহ জয় কৰি সময়ৰ কাম সময়তে কৰিবলৈ শিক্ষাৰ্থীসকলক আহান জনায়। মুখ্য অতিথি হিচাপে উপস্থিত থকা মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে শিক্ষাৰ্থীসকলক প্ৰতিযোগিতামূলক পৃথিৱীত আৰম্ভণিৰ পৰাই প্ৰস্তুতি চলোৱাৰ প্ৰয়োজন বুলি উল্লেখ কৰে। আজিৰ এই অনুষ্ঠানতে মেধাৱী শিক্ষাৰ্থীসকলক বঁটা প্ৰদানৰ লগতে আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত আজি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ উদ্যোগত সজাগতা শিবিৰৰ আয়োজন কৰা হয়। ঘৰত সহজতে পোৱা সামগ্ৰীৰে দুৰ্যোগৰ সময়ত কিদৰে বিপদত পৰা লোকক উদ্ধাৰ কৰিব পাৰি আৰু তেওঁলোকক কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব পাৰি সেই বিষয়ত জনসাধাৰণক বিশদভাৱে অৱগত কৰোৱা হয়। এই সজাগতা সভাত অঞ্চলটোৰ সজাতিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। সভাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়া ৰাজীৱ দত্ত চৌধুৰী, উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া ভাস্কৰ কলিতাৰ উপৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ভালেকেইগৰাকী বিষয়া উপস্থিত থাকে। নলবাৰী জিলাত খেতিয়কসকলে বৰষুণৰ অভাৱত খালী ধানৰ খেতি কৰাত অসুবিধাৰ সন্মুখীন হৈছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে এইবাৰ জিলাখনত বৰষুণৰ পৰিমাণ যথেষ্ট কমিছে। যোৱা 1 জুনৰ পৰা 18 জুলাই পৰ্যন্ত জিলাখনত স্বাভাৱিক পৰিমাণতকৈ 76% বৰষুণ কমিছে। চৰকাৰী তথ্যমতে খৰাং সদৃশ অৱস্থাৰ বাবে জিলাখনৰ 448 গাঁও ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত এই পৰ্যন্ত 10 অঞ্চলসমূহৰ 26,113 হেক্টৰ কৃষিভূমিতে খালী খেতি আৰম্ভ কৰিব পৰা গৈছে। ইয়াৰে 11,989 হেক্টৰ ৰোপণ কৰা শস্যভূমি খৰাঙৰ বাবে নষ্ট হৈছে। জিলা কৃষি বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে শাওন মাহৰ প্ৰায় আধা দিন যোৱাৰ পাছতো জিলাখনৰ আধাংশ মাটিতো কৃষকে শালি ধান ৰোপণ কৰিব পৰা নাই। বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে জিলাখনৰ পুখুৰীসমূহ শুকাই অহাৰ ফলত মৎস্যপালকসকলো মাছ উৎপাদনৰ ক্ষেত্ৰত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে বুলি আমাৰ নলবাৰীৰ সংবাদদাতাই জনাইছে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলত ইংলেণ্ডে আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰি নিজৰ প্ৰথম ইনিংছত শক্তিশালী স্থিতিত উপনীত হৈছে। কালি প্ৰথম ইনিংছত 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 225 ৰাণৰ পৰা ইংলেণ্ডে আজিৰ খেল আৰম্ভ কৰি অলি পপ আৰু জ' ৰুটৰ আকৰ্ষণীয় বেটিঙেৰে ভোজন বিৰতিৰ পৰলৈকে নতুনকৈ কোনো উইকেট নেহেৰুৱাকৈ 332 ৰাণ সংগ্ৰহ কৰে। সেই সময়ত অলি পপ 70 আৰু জ' ৰুট 63 ৰাণত অপৰাজিত হৈ আছিল। ভোজন বিৰতিৰ পাছত খেল আৰম্ভ কৰি ইংলেণ্ডে কম সময়ৰ ব্যৱধানতে অলি পোপ আৰু হেৰি ব্ৰুকৰ উইকেট হেৰুৱায়। ৱাশ্বিংটন সুন্দৰে এই 2 উইকেট দখল কৰে। বাতৰি যুগুতোৱাৰ পৰলৈকে ইংলেণ্ডে প্ৰথম ইনিংছত 4 উইকেটৰ বিনিময়ত 359 ৰাণ সংগ্ৰহ কৰি খেলি আছিল। ইয়াৰ পূৰ্বে ভাৰতে কালি 358 ৰাণত প্ৰথম ইনিংছ সামৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উৰিয়ামঘাটৰ উচ্ছেদ হ'বলগীয়া স্থানসমূহ পৰিদৰ্শন। মুখ্যমন্ত্ৰীৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা। মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা 7 নতুন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ আজি শপত গ্ৰহণ। বিশিষ্ট সাহিত্যিক ইয়েছে দৰ্জে থংছিলে 2025 বৰ্ষৰ টাবুৰাম টাইট সাহিত্য বঁটা। আৰু এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলত ইংলেণ্ডৰ প্ৰথম ইনিংছত শক্তিশালী স্থিতি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।